দ্বিতীয় চমুৱেল দুই অধ্যায়। তাৰ পাছত ডায়ুদে জিহুৱা সুধিলে আৰু ক'লে, মই জিহুদাৰ কোনো এখন নগৰলৈ উঠি যামনে? তাতে জিহুৱাই তেওঁক ক'লে, উঠি যোৱা। ডায়ুদে সুধিলে, মই কোনখন নগৰলৈ যাব লাগিব? জিহুৱাই উত্তৰ দি ক'লে, হিব্ৰুনলৈ। এই হেতুকে ডায়ুদে তেওঁ নিজ দুজনী ভাইজা জিজিয়েলৰ অহিনুবম আৰু কৰ্মিয়েলিয়া মৃত নাবলৰ তিৰোতা অবিগেলক লগত লৈ সেই ঠাইলৈ গ'ল। ডায়ুদে তেওঁৰ লগত থকা লোকসকলক লগত ল'লে আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ পৰিয়ালৰ সৈতে হিব্ৰুনৰ সেই নগৰবোৰত বাস কৰিবলৈ ধৰিলে। তেতিয়া জিহুদাৰ পৰা লোকসকল আহিল আৰু ডায়ুদক জিহুদাৰ বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। তেওঁলোকে ডায়ুদক ক'লে, জাবেচ গিলিয়দৰ লোকসকলে চৌলক মৈদাম দিলে। তেতিয়া ডায়ুদে জাবেচ গিলিয়দৰ লোকসকলৰ ওচৰলৈ দূত পঠাই তেওঁলোকক এইবুলি কোৱালে, তোমালোকে নিজ প্ৰভু চৌলক মৈদাম দি আনুগত্য দেখুৱাই যি দয়া ব্যৱহাৰ কৰিলা তাৰ বাবে তোমালোক জিহুৱাৰ আশীৰ্বাদ প্ৰাপ্ত হলা। এতিয়া জিহুৱাই তোমালোকলৈ আনুগত্য অংগীকাৰ আৰু বিশ্বস্ততাৰে ব্যৱহাৰ কৰক আৰু তোমালোকে সেই কাৰ্য কৰা হেতুকে ময়ো তোমালোকলৈ সেই দয়াৰ বাবে অনুগ্ৰহ কৰিম। এই হেতুকে এতিয়া তোমালোকৰ হাত সবল হওক আৰু হাঁহিয়াল হোৱা, কিয়নো তোমালোকৰ প্ৰভু চৌলৰ মৃত্যু হোৱাত জিহুদা বংশই তেওঁলোকৰ ওপৰত মোকেই ৰজা অভিষেক কৰিলে। ইয়াৰ ভিতৰতে নেৰৰ পুত্ৰৰ যি অবনেৰ চৌলৰ সেনাপতি আছিল, তেওঁ চৌলৰ পুত্ৰ ইছবোশেতক মহনিয়মলৈ লৈ গ'ল। তেওঁ ইছবোশেতক গিলিয়দৰ অচুৰীয়াসকলৰ জিজিয়েলৰ ইফ্ৰইমৰ বিন্যামিনৰ আৰু গোটেই ইজৰাইলৰ ওপৰৰ ৰজা পাতিলে। চৌলৰ পুত্ৰ ইছবোশেতৰ 40 বছৰ বয়সত ইজৰাইলৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰি 2 বছৰলৈ ৰাজ্য শাসন কৰিলে। কিন্তু জিহুদাৰ বংশ ডায়ুদৰ পাছত চলোতা আছিল। ডায়ুদে হিব্ৰুনত জিহুদা বংশৰ ওপৰত 7 বছৰ 6 মাহ ৰাজত্ব কৰিলে। এদিন নেৰৰ পুত্ৰ অবনেৰ আৰু চৌলৰ পুত্ৰ ইছবোশেতৰ ডাকবোৰে মহনয়মৰ পৰা গিবিয়োনলৈ গৈছিল। এনেতে চৰুয়া পুত্ৰ জোৱাব আৰু ডায়ুদৰ ডাকবোৰ ওলাই গিবিয়োনৰ পুখুৰীৰ ওচৰত তেওঁলোকৰ সন্মুখত উপস্থিত হ'ল। এডল পুখুৰীৰ ইপাৰে আনডল পুখুৰীৰ সিপাৰে বহিল। তেতিয়া অবনেৰে জোৱাবক ক'লে, বিনয় কৰোঁ, ডেকাসকলে উঠি আমাৰ আগত যুদ্ধ ক্ৰিয়া কৰক। তেতিয়া জোৱাবে ক'লে, তেওঁলোক উঠক। তেতিয়া সেই ডেকা লোকসকলে সংখ্যা অনুসৰি চৌলৰ পুত্ৰ ইছবোশেতৰ আৰু বিন্যামিনৰ পক্ষে 12 জন আৰু ডায়ুদৰ ডাকবোৰৰ 12 জন উঠি একেলগে গোট খালে। সিহঁত প্ৰতিজনে নিজৰ অহিতে যুদ্ধ কৰাজনৰ মূৰত ধৰি কাষত তৰোৱালেৰে খোচাত সকলো একেলগে মৰা পৰিল। এই হেতুকে সেই ঠাই খিলকত হচুৰিম বা তৰোৱালবোৰৰ ক্ষেত্ৰ নামেৰে প্ৰখ্যাত হ'ল। সেয়ে গিবিয়োনত আছে। পাছত সেইদিনা ঘোৰ যুদ্ধ হোৱাত অবনেৰ আৰু ইজৰাইলৰ লোকসকল ডায়ুদৰ ডাকবোৰৰ আগত পৰাজিত হ'ল। সেই ঠাইত জোৱাব অবিশ্বয় আৰু অচাহেল নামেৰে চৰুয়া এই 3জন পুত্ৰ আছিল। অচাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল। পাছত অচাহেলে হুঁকি বাওঁফালে নুঘূৰি অবনেৰৰ পাছে পাছে খেদি গ'ল। তেতিয়া অবনেৰে পিছলৈ ঘূৰি চাই সুধিলে, তুমি অচাহেল হোৱানে? তেওঁ ক'লে, মই হওঁ। তাতে অবনেৰে তেওঁক ক'লে, তুমি সোঁহাতে বা বাওঁহাতে ঘূৰি সৌ ডেকাসকলৰ কোনো এজনক ধৰি তেওঁ পিন্ধা গাৰ কবচ লোৱাগৈ। কিন্তু অচাহেলে তেওঁৰ পাছত খেদি যোৱাৰ পৰা ঘূৰিবলৈ মান্তি নহ'ল। গতিকে অবনেৰে অচাহে লগ পুনৰাই ক'লে, মোৰ পাছৰ পৰা ঘূৰা, মই কিয় তোমাক আঘাত কৰি মাটিত পেলাম? আৰু তাকে কৰিলে তোমাৰ ককায়েৰ যোৱাবৰ আগত মই কিদৰে মুখ দেখুৱাম? তথাপি অচাহেলে ঘূৰিবলৈ মান্তি নহ'ল। এইকাৰণে অৱনেৰে বৰচা কুৰাৰে তেওঁৰ পেটত এনেকৈ খুচিলে যে কুৰাডাল পিঠিয়ে দি বাহিৰ ওলাল। তেতিয়া তেওঁ সেই ঠাইতে পৰি তেতিয়াই মৰিল। যি ঠাইত অচাহেল পৰি মৃত্যু হৈছিল, সেই ঠাইত যিমান লোক আছিল সেই সকলো তাতেই থিয় হৈ ৰ'ল। কিন্তু জোৱাব আৰু অবিচয়ে অৱনেৰৰ পাছে পাছে খেদি গ'ল। পাছত বেলিমাৰ যাওঁতেই তেওঁলোকে গিবিউন মৰুপ্ৰান্তৰ বাটৰ ওচৰত থকা গৃহৰ সন্মুখৰ অম্মা পৰ্বত পালেগৈ। পাছত বিঞ্জামিনৰ সন্তানসকলে অৱনেৰৰ পাছত যাবৰ বাবে গোট খাই এটা পৰ্বতৰ টিঙত থিয় হৈ ৰ'ল। তেতিয়া অৱনেৰে যোৱাবক মাতি ক'লে, তৰোৱালে জানো সদাকাল গ্ৰাস কৰিব পাৰিব, শেষত ইয়াৰ ফল যে অতি তিক্ত হ'ব তাক তুমি নাজানানে? এই হেতুকে তুমি নিজ ভাইসকলৰ পাছে পাছে খেদি অহাৰ পৰা উভতাবলৈ নিজৰ লোকসকলক কিমান কাললৈ আজ্ঞা নিদিয়াকৈ থাকিবা? তেতিয়া যোৱাবে ক'লে, জিহুৱাৰ জীৱনৰ শপত, তুমি কথা নোকোৱা হ'লে ৰাতিপুৱাই লোকসকলে নিশ্চয় গুচি গ'লহেঁতেন আৰু প্ৰতিজনে নিজ নিজ ভাইৰ পাছত খেদি নগ'লহেঁতেন। তেতিয়া যোৱাবে শিঙা বজোৱাত সকলো মানুহ ৰ'ল আৰু ইজৰাইলৰ পাছত কোনেও খেদি নগ'ল আৰু যুদ্ধও নকৰিলে। তাৰ পাছত অৱনেৰ আৰু তেওঁ লোকসকলে অৰা বাই দি গোটেই ৰাতি যাত্ৰা কৰিলে। তেওঁলোকে জৰ্দন পাৰ হৈ পাছদিনা ৰাতিপুৱা যাত্ৰা কৰি মহানয়িম গৈ পালে। তেতিয়া যোৱাবে অৱনেৰৰ পাছত খেদি যোৱাৰ পৰা উভতি আহিল আৰু আটাই লোকক তেওঁ গোট হোৱালে। কিন্তু ডায়ুৰৰ 19 সৈন্য আৰু অচাহেলকক নাপালে। কিন্তু ডায়ুদৰ ডাকবোৰে বিঞ্জামিন আৰু অৱনেৰৰ লোকসকলক এনেকৈ আঘাত কৰিলে যে তেওঁলোকৰ 360 লোক মৰিল। তেতিয়া লোকসকলে অচাহেলক তুলি কৰিলে যে বৈতলেহেমত থকা তেওঁৰ পিতৃ মৈদামতে মৈদাম দিলে। জোৱাব আৰু তেওঁৰ লোকসকলৰ উৰে ৰাতি যাত্ৰা কৰি ৰাতিপুৱা হিব্ৰুন পালেগৈ।